Iya, akah bani. Batarir khuite moi Jodumoni Khoikia. Etiar pradhan batari khomu khuise. Pradhan Mantri Narendra Modi koise je Keralam, Tamil Nadu, Karnataka, Andhra Pradesh, Goa ba Telanganat lokobhar akhonor khonkha khrakh nahoy. কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ঠাইতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ পৰ্যাপ্ত উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে চেষ্টা চলাই আছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰে ব্যাপক ৰূপ লৈছে। ইৰাণে ড্ৰোনৰ জৰিয়তে পাৰস্য উপমহাসাগৰীয় অঞ্চলত ভালেমান আন্তঃগাঁথনিক লক্ষ্য কৰি আক্ৰমণ কৰাত পশ্চিম এছিয়াৰ সংঘাত তীব্ৰতৰ হৈ উঠিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক জয়ৰ বাবে 157 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কেৰালাম, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, গোৱা বা তেলেংগানাত লোকসভাৰ আসনৰ সংখ্যা হ্ৰাস নহয়। কেৰালামৰ থিৰুৱাল্লাত কালি এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জনসংখ্যা নিয়ন্ত্ৰণত সফলতা লাভ কৰাৰ বাবে দক্ষিণৰ ৰাজ্যসমূহত আসনৰ সংখ্যা হ্ৰাস হ'ব পাৰে বুলি এটা অপপ্ৰচাৰ চলোৱা হৈছে। তেওঁ লগতে কয় যে এই ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব সুৰক্ষিত কৰিবলৈ চৰকাৰে আইনী নিশ্চয়তা প্ৰদান কৰিব। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকসভা আৰু বিধানসভাত 33% আসন মহিলাৰ বাবে সংৰক্ষণৰ বিষয়টোত সকলো ৰাজনৈতিক দলকে সমৰ্থন কৰিবলৈ আহ্বান জনায়। প্ৰায় 4.5 ধৰি স্থবিৰ হৈ থকা মহিলা সংৰক্ষণৰ বিষয়টোত বিৰোধী দলসমূহৰ পৰা প্ৰতিশ্ৰুতি আদায় কৰিবলৈও তেওঁ সাধাৰণ জনতাক আহ্বান জনায়। তেওঁ কয় যে এই বিষয়টো মহিলা সবলীকৰণৰ সৈতে জড়িত আৰু ৰাজনৈতিক দলসমূহে নিঃচৰ্তভাৱে বিষয়টোত সমৰ্থন জনোৱা উচিত। 2023 চনত গৃহীত হোৱা মহিলা সংৰক্ষণ আইন ৰূপায়ণৰ বাবে সংসদৰ বাজেট অধিৱেশন এই মাহৰ 16, 17 আৰু 18 তাৰিখলৈকে বৃদ্ধি কৰা হৈছে। 2029 চনৰ পৰা মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰা হ'ব বুলিও শ্ৰীমোদীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ঠাইতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ পৰ্যাপ্ত উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে। চৰকাৰে দেশৰ জনসাধাৰণক অনলাইন যোগে ঘৰুৱা ৰন্ধন গেছ বুকিং কৰিবলৈ আৰু আৱশ্যক নহলে ৰন্ধন গেছৰ বিতৰণ প্ৰতিষ্ঠানলৈ নাযাবলৈ আহ্বান জনাইছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা কালিলৈকে অনলাইন যোগে বুকিং কৰা 53% অধিক ৰন্ধন গেছ বিতৰণ কৰিছে। ৰন্ধন গেছ বিতৰকসকলৰ ওচৰত 5 কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰ উপলব্ধ কৰোৱা হৈছে আৰু বৈধ পৰিচয় পত্ৰ দেখুৱাই এনে চিলিণ্ডাৰ ক্ৰয় কৰিব পৰা যাব বুলি মন্ত্ৰালয়ে ইতিমধ্যে প্ৰকাশ কৰিছে। কালি দেশৰ বিভিন্ন প্ৰান্তত 5 কিলোগ্ৰাম ওজনৰ প্ৰায় 90,000 চিলিণ্ডাৰ বিক্ৰী হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰন্ধন গেছৰ চিলিণ্ডাৰ বিক্ৰী 95% বৃদ্ধি পাইছে আৰু কালি প্ৰায় 51 লাখ চিলিণ্ডাৰ প্ৰদান কৰা হৈছে। মন্ত্ৰালয়ে লগতে জনসাধাৰণক PNG, ইণ্ডাকচন আৰু ইলেক্ট্ৰিক কুক টপছৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ উদগনি দিছে। চৰকাৰে জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ মাৰ্চলৈকে পাইপযোগে যোগান ধৰা প্ৰাকৃতিক গেছ প্ৰায় 3,60,000 সংযোগ দিয়া হৈছে। 3,90,000ৰো অধিক উপভোক্তাই এই সংযোগ লাভ কৰাৰ বাবে পঞ্জীয়ন কৰিছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা সুনিশ্চিত কৰাৰ লগতে জাহাজৰ চলাচল, বন্দৰ পৰিচালনা আৰু ভাৰতীয় নাৱিকসকলৰ নিৰাপত্তাৰ বিষয়সমূহ অহৰহ নিৰীক্ষণ কৰি আছে। বিগত 24 ঘণ্টাত ভাৰতীয় জাহাজত কোনো ধৰণৰ কোটাঘাটৰ তথ্য লাভ কৰা নাই। দেশত জাহাজৰ চলাচল স্বাভাৱিকভাৱে অব্যাহত আছে। মন্ত্ৰালয়ে জানিবলৈ দিছে যে উপ মহাসাগৰীয় দেশৰ পৰা এতিয়ালৈকে 1,479 গৰাকী ভাৰতীয় সুকলমে উদ্ধাৰ কৰা হৈছে। পশ্চিম এছিয়াত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ইৰাণত আবদ্ধ হৈ পৰা 345 গৰাকী ভাৰতীয় মাছমৰীয়া কালি সুকলমে স্বদেশলৈ ঘূৰি আহে। মন্ত্ৰালয়ে জানিবলৈ দিছে যে পশ্চিম এছিয়াত উদ্ভৱ হোৱা পৰিস্থিতি সামান্য উন্নত হোৱাৰ ফলত বিমানৰ চলাচল স্বাভাৱিক হৈ উঠাত 28 ফেব্ৰুৱাৰীৰ পৰা এতিয়ালৈকে প্ৰায় 7,02,000 ভাৰতীয় লোক অঞ্চলটোৰ পৰা দেশলৈ প্ৰত্যাৱৰ্তন কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰে ব্যাপক ৰূপ লৈছে। কংগ্ৰেছৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি পুনৰ অসমলৈ আহিছে। শ্ৰীগান্ধীয়ে গোলাঘাট, বিশ্বনাথ আৰু কমলপুৰত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ বিশ্বনাথৰ CTC খেলপথাৰত আয়োজিত জনসমাৱেশত অংশ লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি বোকাখাটত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত অতুল বৰাৰ মন্ত্ৰিত্বকালত অসমৰ কৃষিখণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। নতুনকৈ 15 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন। পৰ্যায়ক্ৰমে ই বৃদ্ধি হ'ব 3,000 টকালৈ। জনকল্যাণ আৰু নাৰী শক্তি সবলীকৰণৰ ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ সমৃদ্ধ সামুদ্ৰিক ঐতিহ্যক স্মৰণ কৰাৰ লগতে এই খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলৰ অমূল্য অৱদানৰ শলাগ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সামুদ্ৰিক খণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ নিষ্ঠা আৰু একাগ্ৰতাই দেশৰ অৰ্থনীতি, বাণিজ্য আৰু যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিছে। বাৰ্তাটোত তেওঁ উল্লেখ কৰে যে বৰ্তমান ভাৰতৰ সামুদ্ৰিক খণ্ড নতুন গতি আৰু শক্তিৰে আগুৱাই গৈছে। তেওঁ লগতে কয় যে চৰকাৰে একবিংশ শতিকাৰ প্ৰয়োজনৰ সৈতে সংগতি ৰাখি আধুনিক তথা ভৱিষ্যৎমুখী জাহাজ আইন প্ৰণয়ন কৰিছে। এই নতুন আইনসমূহে ৰাজ্যিক সাগৰীয় বোৰ্ডসমূহক সবলীকৰণ কৰাৰ লগতে বন্দৰ ব্যৱস্থাপনাক ডিজিটেল কৰাত সহায় কৰিব। এখন সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে দেশখনে সামুদ্ৰিক খণ্ডৰ অপৰিসীম সম্ভাৱনাক আগলৈও ব্যৱহাৰ কৰি যাব বুলি বাৰ্তাটোত তেওঁ উল্লেখ কৰে। ইৰাণে ড্ৰোনৰ জৰিয়তে পাৰস্য উপমহাসাগৰীয় অঞ্চলত ভালেমান আন্তঃগাঁথনিক লক্ষ্য কৰি আক্ৰমণ কৰাত পশ্চিম এছিয়াৰ সংঘাত তীব্ৰতৰ হৈ উঠিছে। বাহৰেইনৰ পেট্ৰকেমিকেল উদ্যোগত আজি ইৰাণে ড্ৰোনেৰে আক্ৰমণ কৰাত উদ্যোগটোৰ ভালেমান কাৰ্যক্ষম গোটত অগ্নিকাণ্ড সংঘটিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ইৰাণৰ মাছাহাৰত বৃহৎ পেট্ৰকেমিকেল চৌহদত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত এই কুটাঘাত সংঘটিত কৰে। স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি ইয়াৰ ফলত কোনো হতাহত হোৱাৰ বাতৰি অহা নাই আৰু কৰ্তৃপক্ষসমূহে ক্ষয় ক্ষতিৰ সবিশেষ বুজ লৈ আছে। ইৰাণৰ ড্ৰোনৰ আক্ৰমণৰ ফলত কুৱেটৰ দুটা শক্তি উৎপাদন গোট বন্ধ হৈ পৰে। ড্ৰোনৰ আক্ৰমণত কুৱেটৰ লুনিয়া পানী সংশোধন প্ৰকল্পও ক্ষতিগ্ৰস্ত হয়। দেশখনৰ বিদ্যুৎ, জল আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি বিদ্যুৎ যোগান আৰু পানী যোগান অব্যাহত ৰখাৰ বাবে জৰুৰীকালীন দল নিয়োগ কৰা হৈছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰটো ইৰাণৰ ড্ৰোনে ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে। ইতিমধ্যে ইজৰাইলৰ বায়ু সেনাবাহিনীয়ে বিগত 24 ঘণ্টাত ইৰাণৰ 120টাৰো অধিক স্থানত আঘাত হানিছে। ইজৰাইলৰ সেনাবাহিনীয়ে জানিবলৈ দিছে যে 28 ফেব্ৰুৱাৰীৰ পৰা লেবাননৰ দক্ষিণ প্ৰান্তত 90 গৰাকীৰো অধিক লোকৰ প্ৰাণহানি হৈছে। বিগত 24 ঘণ্টাত হিজবুল্লাৰ দুটা সন্ত্ৰাসবাদীও নিহত হৈছে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই আৰ্টেমিছ 2 অভিযানৰ মহাকাশচাৰীসকলে তোলা এখন বিৰল আলোকচিত্ৰ সামাজিক মাধ্যমত মুকলি কৰিছে। এই আলোকচিত্ৰত চন্দ্ৰপৃষ্ঠৰ সোঁকাষৰ অৰিয়েণ্টেল বেচিনৰ সম্পূৰ্ণ দৃশ্য স্পষ্টকৈ ধৰা পৰিছে। উল্লেখযোগ্য যে চন্দ্ৰপৃষ্ঠৰ এই দৃশ্য ইয়াৰ পূৰ্বে দেখা পোৱা নগৈছিল। নাছাই প্ৰেৰণ কৰা অৰিয়ন মহাকাশযানখনত 3 গৰাকী আমেৰিকাৰ আৰু 1 গৰাকী কানাডাৰ মহাকাশচাৰী ৰাওনা হৈছে। কাইলৈ তেওঁলোক নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে। আৰ্টেমিছ 2ৰ মূল লক্ষ্য হৈছে ইতিপূৰ্বে চন্দ্ৰপৃষ্ঠৰ কেতিয়াও দেখা নোপোৱা অংশটোৰ আলোকচিত্ৰ সংগ্ৰহ কৰা। এই অভিযানে মানৱ মহাকাশ ভ্ৰমণৰ ইতিহাসত এক নতুন যুগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। অভিযানৰ সময়ছোৱাত মহাকাশচাৰীসকলে পৃথিৱীৰ পৰা 4,00,000 কিলোমিটাৰতকৈও অধিক দূৰত্বত থাকি চন্দ্ৰক প্ৰদক্ষিণ কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 5 উইকেটত পৰাস্ত কৰে। দলৰ হৈ ঋষভ পণ্টে সৰ্বাধিক 68 ৰান কৰে। হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 156 ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাৰ পৰা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখনত চেন্নাই ছুপাৰ কিংছে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কেৰালাম, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, গোৱা বা তেলেংগানাত লোকসভাৰ আসনৰ সংখ্যা হ্ৰাস নহয়। কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ঠাইতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ পৰ্যাপ্ত উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে চেষ্টা চলাই আছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰে ব্যাপক ৰূপ লৈছে। ইৰাণৰ ড্ৰোনে পাৰস্য উপমহাসাগৰীয় অঞ্চলত ভালেমান আন্তঃগাঁথনিক লক্ষ্য কৰি আক্ৰমণ কৰাত পশ্চিম এছিয়াৰ সংঘাত তীব্ৰতৰ হৈ উঠিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 5 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 9:25 শুনিবলৈ পাব।